এয়া আকাশবাণী গুৱাহাটী। আজি সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ খাই খাই বাতৰিৰ ভিতৰত আছে, এডভান্টেজ আছামৰ দ্বিতীয় দিনাও ৰাজ্য চৰকাৰৰ কেইবাখনো বুজাবুজিৰ চুক্তিত স্বাক্ষৰ, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ অসমত সামুদ্ৰিক উৎকৰ্ষ কেন্দ্ৰ স্থাপনৰ প্ৰতিশ্ৰুতি, অসমে শক্তি সুৰক্ষাৰ ক্ষেত্ৰত সুকীয়া ধাৰা প্ৰৱৰ্তন কৰিছে বুলি কেন্দ্ৰীয় মন্ত্ৰী হৰদীপ সিং পুৰীৰ মন্তব্য, ভূটানৰ উচ্চ পৰ্যায়ৰ প্ৰতিনিধি দলৰ আজি ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য সাক্ষাৎ, মহাশিৱৰাত্ৰি উপলক্ষে আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত ভোলানাথৰ আৰাধনা, আৰু আই চি চি চেম্পিয়নছ ট্ৰফীৰ গ্ৰুপ বিৰ এখন খেলত আফগানিস্তানৰ ইংলেণ্ডক জয়ৰ বাবে 326 ৰাণৰ লক্ষ্য নিৰ্ধাৰণ। নমস্কাৰ, বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী আৰু মোৰ সৈতে আছে জিন্তি ৰাণী ডেকা। এতিয়া শুনক বিতং বাতৰি। বিনিয়োগ আৰু আন্তঃগাঁথনি সন্মিলন এডভান্টেজ আছামৰ আজি দ্বিতীয় দিনাও কেইবাটাও দেশী বিদেশী ঔদ্যোগিক প্ৰতিষ্ঠানৰ সৈতে ৰাজ্য চৰকাৰে বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰে। ৰাজ্য চৰকাৰ আৰু ষ্টাৰ চিমেণ্ট লিমিটেডৰ মাজত সম্পাদিত চুক্তি অনুযায়ী কোম্পানীটোৰ অধীনৰ ষ্টাৰ চিমেণ্ট নৰ্থ ইষ্ট লিমিটেডে 3,200 কোটি টকা বিনিয়োগেৰে অসমত চিমেণ্ট ক্লিংকাৰ আৰু গুড়ি কৰা প্ৰকল্প স্থাপন কৰিব। একেদৰে ৰাজ্য চৰকাৰ আৰু গ্লোবেল হেল্থ লিমিটেড মেদান্তাই আজি 500 কোটি টকা ব্যয়েৰে বিভিন্ন ৰোগৰ চিকিৎসাৰ বাবে এখন অত্যাধুনিক মাল্টি স্পেচিয়েলিটি হাস্পতাল স্থাপনৰ বাবে বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰে। ৰাজ্য চৰকাৰ আৰু মেটছন হাইড্ৰগ্ৰীণ প্ৰাইভেট লিমিটেডৰ মাজত 1,500 কোটি টকা ব্যয় সাপেক্ষে অসমত এটা বছৰি 95 কিলোটন উৎপাদন ক্ষমতা সম্পন্ন হাইড্ৰজেন আৰু ষ্টীম উৎপাদন প্ৰকল্প স্থাপনৰ বাবেও চুক্তি সম্পাদিত হয়। এই শীৰ্ষ সন্মিলনত আজি কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে পথ পৰিবহণ, ৰেলৱে আৰু জাহাজ পৰিবহণ শীৰ্ষক বিষয়ভিত্তিক এখন সত্ৰত ভাষণ দিয়ে।
आप याद करें कि ब्रह्मपुत्र पर कितने पुल थे और आज कितने पुल का काम शुरू है, कितने बन रहे हैं। निश्चित रूप से बदलते हुए परिस्थिति आसाम की और नॉर्थ ईस्ट की, ये नॉर्थ ईस्ट और आसाम अब हमारे देश का ग्रोथ इंजन बनने वाला है।
এই সত্ৰত দিয়া ভাষণত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কয় যে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ সমৃদ্ধিৰ মূল চাবিকাঠি হৈছে যোগাযোগ ব্যৱস্থা, আৰু কেন্দ্ৰীয় চৰকাৰে বিগত সময়ছোৱাত এই খণ্ডত বিশেষভাৱে গুৰুত্ব আৰোপ কৰিছে। মুখ্যমন্ত্ৰীয়ে তেওঁৰ ভাষণত পাৰাদ্বীপ নুমলীগড় পাইপলাইন অভিলাষী প্ৰকল্প, গুৱাহাটী ৰিং ৰোড প্ৰকল্পৰ কথা উল্লেখ কৰে। নতুন 6টা লেনযুক্ত গুৱাহাটী বাইপাছে বিমান বন্দৰলৈ যাত্ৰা 30 মিনিটলৈ হ্ৰাস কৰিব বুলি উল্লেখ কৰি ডঃ শৰ্মাই লগতে কয় যে সোণাপুৰ গুৱাহাটী 6টা লেনযুক্ত পথে জাগিৰোড আৰু গুৱাহাটী বিমান বন্দৰৰ মাজৰ যাত্ৰাৰ সময় 45 মিনিটলৈ হ্ৰাস কৰিব। তেওঁ নুমলীগড় আৰু গহপুৰৰ মাজত নিৰ্মাণ কৰিবলগীয়া পানীৰ তলৰ সুৰংগ পথৰ অভিলাষী প্ৰকল্পৰ কথাও উল্লেখ কৰে।
দ্য নেক্সট গেম চেঞ্জিং প্ৰজেক্টছ উইল বি দ্য আণ্ডাৰ ৱাটাৰ টানেল। আমি বহুত ব্ৰিজ দেখিছো অসমত, বাট আণ্ডাৰ ৱাটাৰ টানেল থ্ৰু ৰিভাৰ ব্ৰহ্মপুত্ৰ উই হেভ নট কনষ্ট্ৰাক্টেড। নাও এ আমেৰিকান কোম্পানি হেজ অলৰেডি কমপ্লিটেড দ্য DPR. Ministry of Defense has cleared it. Government of India, all the layer has been cleared. Now it is in the PIB, and from PIB it will go to the Economic Affairs Committee of Cabinet. Hopefully all these things will be completed. I am sure that this is the next big project. Numaligarh aru Gopurar majot 15,000 koti tokare 12 kilometer underwater tunnel hobo.
এই কাৰ্যসূচীৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সৈতে মুখ্যমন্ত্ৰীয়ে গুৰুত্বপূৰ্ণ আলোচনাত মিলিত হয়। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে অহা 5 বছৰত বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰালয়ৰ অধীনত 4,800 কোটি টকা ব্যয় সাপেক্ষে অসমত এটা সামুদ্ৰিক উৎকৰ্ষ কেন্দ্ৰ স্থাপনৰ প্ৰতিশ্ৰুতি দিয়ে। অসমে শক্তি সুৰক্ষাৰ ক্ষেত্ৰত সুকীয়া ধাৰা প্ৰৱৰ্তন কৰিছে আৰু অনাগত সময়ত এই খণ্ডত ৰাজ্যখনৰ ভূমিকা বৃদ্ধি পাব বুলি কেন্দ্ৰীয় পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰী হৰদীপ সিং পুৰীয়ে প্ৰকাশ কৰিছে। গুৱাহাটীত অনুষ্ঠিত উত্তৰ পূৰ্বাঞ্চলৰ সৰ্ববৃহৎ বিনিয়োগ আৰু আন্তঃগাঁথনি সন্মিলন দ্বিতীয় এডভান্টেজ আছামৰ আজি দ্বিতীয় দিনা অসমৰ শক্তি সম্ভাৱনাৰ পূৰ্ণ ব্যৱহাৰ, ভৱিষ্যতৰ বাবে প্ৰস্তুত তেল আৰু গেছ আন্তঃগাঁথনি নিৰ্মাণ, উদ্ভাৱন আৰু বিনিয়োগ সম্পৰ্কীয় বিষয়ভিত্তিক সত্ৰত অংশ লৈ মন্ত্ৰীগৰাকীয়ে এইদৰে প্ৰকাশ কৰে। এই সত্ৰৰ অংশ হিচাপে উদ্যোগপতি আৰু উদ্যমীসকলৰ এটা বৃহৎ সমাৱেশত দিয়া ভাষণত মন্ত্ৰীগৰাকীয়ে কয় যে ভাৰতৰ দৰে অৰ্থব্যৱস্থাৰ কাৰণে শক্তিৰ উপলব্ধ উৎসসমূহ ব্যৱহাৰ কৰাটো অতিকৈ গুৰুত্বপূৰ্ণ। সেউজ হাইড্ৰজেনক ভৱিষ্যতৰ ইন্ধন আৰু ৰূপান্তৰকাৰী বুলি অভিহিত কৰি শ্ৰীপুৰীয়ে কয় যে সেউজ হাইড্ৰজেনৰ মূল্য হ্ৰাস কৰিব পাৰিলে ই শক্তি ব্যৱহাৰৰ প্ৰেক্ষাপট সলনি কৰিব। জৈৱ ইন্ধন মিশ্ৰণৰ সন্দৰ্ভত শ্ৰীপুৰীয়ে কয় যে প্ৰথম অৱস্থাত 2030 চনৰ ভিতৰত পৰম্পৰাগত ইন্ধনৰ সৈতে 20% জৈৱ ইন্ধন মিহলি কৰাৰ লক্ষ্য স্থিৰ কৰা হৈছিল যদিও এতিয়া এই সময়সীমা 2025 চনলৈ আগুৱাই অনা হৈছে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে লগতে অসমৰ ভাৰতীয় তেল নিগম লিমিটেডৰ চৌহদত পৌৰ আৱৰ্জনাৰ পৰা জৈৱ ইন্ধন উৎপাদনৰ বাবে সুকীয়া গৱেষণা শাখা স্থাপনৰ কথা ঘোষণা কৰে। এই সত্ৰত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে ভাৰতৰ তৈল উদ্যোগ খণ্ডত অসমে অগ্ৰণী ভূমিকা পালন কৰি আহিছে। বৃহৎ পৰিমাণৰ হাইড্ৰকাৰ্বন সংৰক্ষণ আৰু দক্ষ লোকৰ জৰিয়তে ভাৰতৰ শক্তিখণ্ডত অসমে গুৰুত্বপূৰ্ণ স্থান দখল কৰি আহিছে। ভাৰতৰ শক্তিখণ্ডৰ মানচিত্ৰত অসমৰ স্থানৰ বিষয়ে উল্লেখ কৰি মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কয় যে দেশৰ মুঠ প্ৰাকৃতিক গেছৰ 12% অসমতে পোৱা যায়। তেওঁ কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সেউজ শক্তিৰ লক্ষ্যক বাস্তৱায়িত কৰি তোলাৰ বাবে অসম চৰকাৰ দৃঢ়প্ৰতিজ্ঞ। দেশৰ নৱৰত্ন কোম্পানীৰ অন্যতম অইল ইণ্ডিয়া লিমিটেডে এডভান্টেজ আছামৰ দ্বিতীয় সংস্কৰণত অসম চৰকাৰৰ সৈতে কেইবাখনো বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰিছে। আমাৰ বিশেষ সংবাদদাতা ৰাজীৱ লোচন বৰঠাকুৰৰ সৈতে হোৱা আছুতীয়া সাক্ষাৎকাৰত অইল ইণ্ডিয়া লিমিটেডৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক ডঃ ৰঞ্জিত ৰথে এই বিষয়ে প্ৰকাশ কৰি কয় যে অইলে গুৱাহাটীকে ধৰি অসমৰ 5খন নগৰত নগৰীয়া গোটা আৱৰ্জনাৰ পৰা উচ্চ চাপযুক্ত জৈৱ গেছ উৎপাদন প্ৰকল্প স্থাপন কৰিব। তিনিচুকীয়া নগৰত স্থাপন কৰিবলগীয়া প্ৰথমটো এনে প্ৰকল্পৰ বাবে নিবিদা জাৰি কৰা হৈছে আৰু পৰৱৰ্তী দুবছৰৰ ভিতৰত এই প্ৰকল্পৰ পৰা উৎপাদন আৰম্ভ হ'ব। ইয়াৰ উপৰি অইল ইণ্ডিয়াই অসম শক্তি উন্নয়ন নিগমৰ সৈতে অসমত এটা ভূগৰ্ভৰ পৰা তাপবিদ্যুৎ শক্তি উৎপাদন প্ৰকল্প স্থাপনৰ বাবে আন এখন বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰিছে। অসমত সেউজীয়া হাইড্ৰজেন চালিত বিদ্যুৎ কেন্দ্ৰ স্থাপনৰ ক্ষেত্ৰতো অইল ইণ্ডিয়াই অসম চৰকাৰৰ সৈতে আন এখন বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰিছে বুলি ডঃ ৰথে জানিবলৈ দিয়ে।
ये एडवांटेज असम 2.0 में हमने कुछ एमओयूज पर स्वाक्षर किया जिसमें असम में हम लोग 5 कंप्रेस्ड बायोगैस प्लांट लगा रहे हैं। ऑनरेबल प्राइम मिनिस्टर की क्लैरियन कॉल और स्वच्छ भारत मिशन के तहत म्यूनिसिपल सॉलिड वेस्ट से नेचुरल गैस बनाने का तरीका है कंप्रेस्ड बायोगैस प्लांट। तो एक तिनसुकिया में लग रहा है जिसके लिए टेंडर अभी ऑन है, एक जोरहाट में लगाने की प्रयास है, एक गुवाहाटी में लगाने की प्रयास है और एक शिवसागर में लगाने की प्रयास।
ये कब तक प्रोडक्शन में कब तक आएगा?
अभी तिनसुकिया में हमें एक सरकार से जमीन मिल गई है और हमने अभी टेंडर कर दिया है तो अगले 2 साल में ये बन के तैयार हो जाएगा। और गुवाहाटी में भी हमें जमीन मिल गई है, अभी उसके ऊपर जो प्राथमिक कार्यक्रम होता है वो हो रहा है और जोरहाट और शिवसागर में भी जमीन की एलोकेशन हो गई है पर टेंडरिंग होना बाकी है। 24 से 36 महीने के समय में ये प्लांट खड़ा हो जाएगा। माननीय मुख्यमंत्री ऑफ गवर्नमेंट ऑफ असम उनकी दिशा निर्देश में असम पावर डेवलपमेंट कॉर्पोरेशन के साथ हमने एक पायलट प्लांट बनाने जा रहे हैं जियो थर्मल एनर्जी के ऊपर और एक ग्रीन हाइड्रोजन पायलट प्लांट बनाएंगे वो असम पावर डेवलपमेंट कॉर्पोरेशन के साथ मिलकर।
শ্ৰোতাসকলে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক জিন্তিৰাণী ডেকাৰ পৰা।
ভূটানৰ কৃষিমন্ত্ৰী ইউনটেন ফোনচুৰ নেতৃত্বত দেশখনৰ 11গৰাকী সদস্যৰ এটা উচ্চ পৰ্যায়ৰ প্ৰতিনিধি দলে আজি ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যক ৰাজভৱনত সাক্ষাৎ কৰে। এই সাক্ষাৎকালত ৰাজ্যপালগৰাকীয়ে ভূটানৰ সৈতে অসমৰ সৌহাৰ্দ্যপূৰ্ণ সম্পৰ্কৰ বিষয়ে উল্লেখ কৰি কয় যে কেইবা শতিকা জুৰি অসম আৰু ভূটানে সংস্কৃতি, ঐতিহাসিক আৰু অৰ্থনৈতিক বিনিময়ৰ মাধ্যমেৰে এই সম্পৰ্ক বৰ্তাই ৰাখি আহিছে। ভাৰত আৰু ভূটানে পৰস্পৰৰ দূৰদৰ্শী নেতৃত্বৰ প্ৰতি গভীৰভাৱে শ্ৰদ্ধা প্ৰদৰ্শন কৰি আহিছে বুলিও শ্ৰী আচাৰ্যই উল্লেখ কৰে। এই প্ৰসংগতে তেওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ভূটানৰ ৰজা জিগমে খেচাৰ নিয়মগল ৱাংচুকৰ নেতৃত্বৰ বিষয়ে উল্লেখ কৰে। ৰাজ্যপালগৰাকীয়ে প্ৰতিনিধিসকলক পৰৱৰ্তী সময়তো পৰ্যটন, বিশেষকৈ আধ্যামিক পৰ্যটনৰ প্ৰসাৰৰ বাবে পাৰস্পৰিক স্বাৰ্থজড়িত বিষয়সমূহক প্ৰাধান্য দিবলৈ আহান জনায়। অসমৰ চৰকাৰী চিকিৎসা মহাবিদ্যালয়ত ভূটানৰ ছাত্ৰ ছাত্ৰীৰ বাবে 5খনকৈ আসন সংৰক্ষণ কৰাৰ বিষয়ে উল্লেখ কৰি ৰাজ্যপালগৰাকীয়ে কয় যে এই পদক্ষেপে প্ৰতিবেশী ৰাষ্ট্ৰখনৰ ছাত্ৰ ছাত্ৰীসকলৰ শৈক্ষিক আৰু দক্ষতা বিকাশৰ প্ৰতি ৰাজ্যখনৰ সদিচ্ছাকে প্ৰতিফলিত কৰিছে। শ্ৰী আচাৰ্যই জৈৱিক কৃষিৰ ক্ষেত্ৰত ভূটানে আৰোপ কৰা গুৰুত্বৰ কথাও উল্লেখ কৰে। ভূটানৰ মন্ত্ৰীগৰাকীয়ে ৰাজ্যপাল শ্ৰী আচাৰ্যক গেলেফুৰ মাইণ্ডফুলনেছ চিটি প্ৰকল্পৰ বিষয়ে অৱগত কৰি ইয়াৰ পৰা অসমে লাভ কৰিবলগীয়া সুবিধা সম্পৰ্কে জানিবলৈ দিয়ে। এডভান্টেজ অসমৰ দ্বিতীয় সংস্কৰণৰ অংশ হিচাপে আজিও বিভিন্ন জিলাত প্ৰশাসনে কেইবাখনো বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰে। গোলাঘাট জিলাত আজি প্ৰশাসনে বিনিয়োগকাৰী প্ৰতিষ্ঠানৰ সৈতে 342খন বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰে। জিলাখনত 167.25 কোটি টকাৰ বিনিয়োগ কৰা হ'ব। আজি 89 লাখ টকাৰ 3টা বিত্তীয় অনুমোদন মঞ্জুৰ কৰা হৈছে। আজি জিলা আয়ুক্তৰ উপস্থিতিত নিবনুৱা সংস্থাপন, হস্ততাঁত আৰু বস্ত্ৰ শিল্প, সাঁচিগছৰ খেতি, মীন পালনকে ধৰি কেইবাটাও খণ্ডৰ বাবে এই চুক্তিসমূহ স্বাক্ষৰিত হয়। এই অনুষ্ঠানতে জিলা আয়ুক্তই মুখ্যমন্ত্ৰীৰ উদ্যমিতা আঁচনিৰ অধীনত মহিলা আত্মসহায়ক গোটসমূহক 150 কোটি টকা অনুমোদন দিয়া হ'ব বুলি উল্লেখ কৰে। লখিমপুৰ জিলাত 71গৰাকী উদ্যোগীয়ে কালি আৰু আজি 97 কোটি টকাৰো অধিক ধন বিনিয়োগৰ বাবে চুক্তি স্বাক্ষৰ কৰিছে। ইয়াৰ দ্বাৰা আন্তঃগাঁথনি বিকাশ আৰু কৰ্মসংস্থাপন সৃষ্টিত সুবিধা হ'ব বুলি আশা কৰা হৈছে। আজিৰ অনুষ্ঠানত জিলাখনৰ আয়ুক্তই 11গৰাকী উদীয়মান উদ্যমীক 47,78,000 টকাৰ ঋণ বিতৰণ কৰে। তিনিচুকীয়া জিলাত আজি 43 বিনিয়োগকাৰীয়ে 186.89 লাখ টকা বিনিয়োগৰ বাবে চুক্তিত স্বাক্ষৰ কৰিছে। কালিও 41 উদ্যোগীয়ে 269.75 লাখ টকা বিনিয়োগৰ বাবে জিলা আয়ুক্তৰ সৈতে চুক্তি স্বাক্ষৰ কৰিছিল। আজি স্বাক্ষৰ হোৱা চুক্তি অনুসৰি নতুন উদ্যোগসমূহত 1,886 কৰ্মচাৰীৰ প্ৰত্যক্ষ নিযুক্তিৰ সুবিধা সৃষ্টি হ'ব। দুয়োদিনৰ চুক্তি অনুসৰি 2,200তকৈও অধিক প্ৰত্যক্ষ সংস্থাপনৰ সৃষ্টি হ'ব বুলি আশা কৰা হৈছে। চুক্তি স্বাক্ষৰ কৰা 83 উদ্যমীৰ ভিতৰত সৰ্বাধিক 21 কৃষি আৰু খাদ্য প্ৰসংস্কৰণ খণ্ডত 96.14 লাখ টকা বিনিয়োগ কৰিব। অৱশ্যে পুঁজিৰ আধাৰত কাঠৰ পৰা সামগ্ৰী উৎপাদন কৰা উদ্যোগত 88.15 লাখ টকা বিনিয়োগৰ প্ৰস্তাৱ আহিছে। যোৰহাট জিলাতো আজি জিলা আয়ুক্তৰ উপস্থিতিত 18 উদ্যোগীয়ে 36 কোটি টকাৰো অধিক ব্যয় সাপেক্ষ চুক্তিত স্বাক্ষৰ কৰে। পৰৱৰ্তী বাতৰি শুনক অৰুণিমা গোস্বামীৰ পৰা।
মহাশিৱৰাত্ৰি উপলক্ষে আজি ৰাজ্যৰ প্ৰান্তে প্ৰান্তে দেৱাদীদেৱ মহাদেৱৰ আৰাধনা কৰা হৈছে। শিৱসাগৰৰ ঐতিহাসিক শিৱদৌল, তেজপুৰৰ মহাভৈৰৱ মন্দিৰ, গুৱাহাটীৰ শুক্ৰেশ্বৰ মন্দিৰ, পামহীৰ ভীমা শংকৰ মন্দিৰ, সোমনাথ মন্দিৰ, নগাঁৱৰ মৃত্যুঞ্জয় মন্দিৰ, নেঘেৰী টিঙকে ধৰি বিভিন্ন স্থানত আজি যথাৰীতি আশুতোষৰ আৰাধনা কৰা হয়। শিৱসাগৰৰ ঐতিহাসিক শিৱদৌল প্ৰাংগণত মহাশিৱৰাত্ৰি পূজা আৰু মেলা কালিৰে পৰা 4 দিনীয়াকৈ আয়োজন কৰা হৈছে। নীলকণ্ঠ শিৱৰ পূজা অৰ্চনাৰ বাবে শিৱদৌলত আজি পুৱাৰে পৰা হাজাৰ হাজাৰ ভক্তৰ আগমন ঘটিছে। যোৰহাট লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈয়ে আজি পুৱা শিৱদৌলত পূজা অৰ্চনা কৰে। শিৱৰাত্ৰিৰ পৰিপ্ৰেক্ষিতত জিলা প্ৰশাসনে কাইলৈ স্থানীয় বন্ধৰ দিন ঘোষণা কৰিছে। তিনিচুকীয়া নগৰৰ মাকুম পথত থকা শিৱথান বৰদুপীৰ টিলিঙা মন্দিৰত অগণন ভক্তই শিৱৰাত্ৰিৰ পূজা কৰে। নগাঁও জিলাৰ সাৰ্বজনীন শিৱ মন্দিৰত আজিৰে পৰা 3 দিনীয়াকৈ শিৱৰাত্ৰি পালন কৰা হৈছে। গুৱাহাটী মহানগৰীৰ বিভিন্ন স্থানত থকা শিৱ মন্দিৰসমূহত আজি পুৱাৰে পৰা বন্তি, ধূপধূনা আৰু নৈবেদ্যৰে দেৱাদীদেৱ মহাদেৱৰ আৰাধনা কৰা হয়। গুৱাহাটী মহানগৰীৰ ঐতিহাসিক শ্ৰীশ্ৰী লংকেশ্বৰ ধামত আজি শিৱ চতুৰ্দশী তিথিৰ সৈতে সংগতি ৰাখি মহাশিৱৰাত্ৰি পূজা আৰু মহামেলা উৎসৱৰ আয়োজন কৰা হৈছে। গোৱালপাৰা জিলাৰ বিভিন্ন প্ৰান্তত শিৱ পূজাৰ প্ৰস্তুতি কৰা হৈছে। জিলাখনৰ ঐতিহাসিক পাগলাৰটেক শিৱ মন্দিৰত কালিৰে পৰা 4 দিনীয়াকৈ শিৱৰাত্ৰি পালন কৰা হৈছে। বজালী জিলাৰ কালদিয়া নদীৰ পাৰত থকা প্ৰায় 213 বছৰ পুৰণি বটবৃক্ষৰ তলত থকা শিৱথানত আজি অঞ্চলটোৰ ৰাইজে শিৱৰাত্ৰি উপলক্ষে পূজা অৰ্চনা কৰে। দক্ষিণ শালমৰা মানকাছৰ জিলাৰ অসম মেঘালয় সীমান্তৱৰ্তী হেলিডেগঞ্জৰ পাগলা বাবা থান শিৱ মন্দিৰতো শিৱৰাত্ৰি উপলক্ষে ভক্তসকলে পূজা অৰ্চনা কৰে। দ্বিতীয় এডভান্টেজ আছাম শীৰ্ষ সন্মিলনত অংশগ্ৰহণৰ বাবে অহা দেশী বিদেশী বিনিয়োগকাৰীসকলে অসমৰ বিভিন্ন স্থান পৰিদৰ্শন কৰিছে। ছিংগাপুৰৰ ৰাষ্ট্ৰদূত আৰু উচ্চ পদস্থ ব্যৱসায়ী প্ৰতিনিধিৰ এটা দলে আজি মৰিগাঁও জিলাৰ জাগিৰোডত নিৰ্মীয়মান টাটা ছেমি কণ্ডাক্টৰ প্ৰকল্প পৰিদৰ্শন কৰে। ইয়াৰ পূৰ্বে মালয়েছিয়া, দক্ষিণ কোৰিয়া আৰু টাইৱানৰ প্ৰতিনিধিসকলেও এই প্ৰকল্প পৰিদৰ্শন কৰে। দক্ষিণ কোৰিয়াৰ প্ৰতিনিধিৰ এটা দলে আজি পবিতৰা অভয়াৰণ্যত হাতী ছাফাৰী কৰে। বিদেশৰ প্ৰতিনিধি দলসমূহে শুৱালকুছিৰ বস্ত্ৰশিল্প পৰিদৰ্শন কৰাৰ উপৰি কামাখ্যা মন্দিৰকে ধৰি গুৱাহাটীৰ প্ৰসিদ্ধ স্থানসমূহ প্ৰত্যক্ষ কৰে। এডভান্টেজ আছামৰ সৈতে সংগতি ৰাখি যোৰহাট ষ্টেডিয়ামৰ বাকৰিত আজিৰে পৰা 3 দিনীয়াকৈ জিলাখনৰ ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগৰ প্ৰসাৰ বৃদ্ধিৰ বাবে উদ্যম সমাগম শীৰ্ষক মেলা অনুষ্ঠিত হৈছে। যোৰহাট জিলা প্ৰশাসন আৰু জিলা উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰৰ যৌথ উদ্যোগত জিলাখনৰ বিভিন্ন প্ৰান্তৰ পঞ্জীয়নভুক্ত উদ্যমী আৰু উদ্যোগ প্ৰতিষ্ঠানসমূহৰ দ্বাৰা তৈয়াৰী থলুৱা সামগ্ৰীসমূহৰ প্ৰদৰ্শন আৰু বিক্ৰীৰ বাবে এই মেলাৰ আয়োজন কৰা হৈছে। মেলাত 35 বিপণীয়ে অংশ লৈছে। আইচিচি চেম্পিয়ন্স ট্ৰফী ক্ৰিকেট প্ৰতিযোগিতাৰ আজি লাহোৰৰ গদ্দাফী ষ্টেডিয়ামত অনুষ্ঠিত গ্ৰুপ বিৰ এখন খেলত আফগানিস্তানে ইংলেণ্ডক জয়ৰ বাবে 326 ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছে। আফগানিস্তানে টছত জিকি প্ৰথমে বেট ধৰাৰ সিদ্ধান্ত লৈ নিৰ্ধাৰিত 50 অভাৰত 7টা উইকেটৰ বিনিময়ত 325 ৰাণ সংগ্ৰহ কৰে। দলটোৰ হৈ ইব্ৰাহিম জাৰ্ডানে সৰ্বাধিক 177 ৰাণ কৰে। আমাৰ এই বাতৰি যুগুতোৱাৰ পৰলৈকে ইংলেণ্ডে 1 অভাৰত 1টা উইকেট নেহেৰুৱাকৈ 8 ৰাণ কৰি খেলি আছে। আজিৰ খেলখনত পৰাজিত হোৱা দলটো প্ৰতিযোগিতাৰ পৰা বাহিৰ হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ। এডভান্টেজ আছামৰ দ্বিতীয় দিনাও ৰাজ্য চৰকাৰৰ কেইবাখনো বুজাবুজিৰ চুক্তিত স্বাক্ষৰ। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ অসমত সামুদ্ৰিক উৎকৰ্ষ কেন্দ্ৰ স্থাপনৰ প্ৰতিশ্ৰুতি। অসমে শক্তি সুৰক্ষাৰ ক্ষেত্ৰত সুকীয়া ধাৰা প্ৰৱৰ্তন কৰিছে বুলি কেন্দ্ৰীয় মন্ত্ৰী হৰদীপ সিং পুৰীৰ মন্তব্য। ভূটানৰ উচ্চ পৰ্যায়ৰ প্ৰতিনিধি দলৰ আজি ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যক সাক্ষাৎ। মহাশিৱৰাত্ৰি উপলক্ষে আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত ভোলানাথৰ আৰাধনা। আৰু আইচিচি চেম্পিয়ন্স ট্ৰফীৰ গ্ৰুপ বিৰ এখন খেলত আফগানিস্তানৰ ইংলেণ্ডক জয়ৰ বাবে 326 ৰাণৰ লক্ষ্য নিৰ্ধাৰণ। আমাৰ এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি সন্ধিয়া 7:10 শুনিবলৈ পাব।